বৰ্ষাপ্ৰিয় দত্তই নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে ধেমাজি জিলাৰ জোনাই মুৰকং চেলেক উন্নয়ন খণ্ডৰ অধীনৰ মুৰকং চেলেক কৃষ্টিভৱন প্ৰেক্ষাগৃহত কালি সম্পূৰ্ণতা অভিযান কাৰ্যসূচী আৰম্ভণি কৰা হয়। এই অনুষ্ঠানত জিলা আয়ুক্ত অংকুৰ ভঁৰালী, নীতি আয়োগৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডঃ ববিতা সিং, ধেমাজি আৰু চিলাপথাৰ পৌৰসভাৰ সভানেত্ৰী তথা জিলা প্ৰশাসন আৰু ব্লক পৰ্যায়ৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে সম্পূৰ্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্ৰথম তিনিমাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ হাৰ, চৰকাৰে 2015 চনতে কৃষকৰ বাবে আৰম্ভ কৰা ছয়েল হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ, বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। তিনিমাহজোৰা সম্পূৰ্ণতা অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্ৰামসভা, নাটক, পুষ্টিকৰ আহাৰ মেলা, স্বাস্থ্য শিবিৰ, প্ৰদৰ্শনী, সজাগতা সভা আৰু সমদল আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 29খন জিলাৰ প্ৰায় 24 লাখ লোক এতিয়াও বানৰ কবলত আছে। আনহাতে বিগত 24 ঘণ্টাত আৰু 6জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 58লৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ 107টা ৰাজহচক্ৰৰ 3,500খনৰো অধিক গাঁও বানত প্লাবিত হৈছে আৰু 68,000 হেক্টৰৰো অধিক কৃষিভূমি নষ্ট হৈছে। NDRF আৰু SDRFৰ দলে বিগত 24 ঘণ্টাত বিভিন্ন প্ৰান্তৰ 218জন লোকক উদ্ধাৰ কৰিছে। কেন্দ্ৰীয় জল আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি নিমাতীঘাট, তেজপুৰ আৰু ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ লগতে আন কেইবাখনো নৈ উপনৈৰ জলস্তৰ বিপদসীমাৰ ওপৰতে আছে। শেহতীয়া বানে বিগত 24 ঘণ্টাত 176টা পথ আৰু 2খন দলঙৰ লগতে আন বহুতো আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত কৰিছে। এই বানত 15 লাখৰো অধিক জীৱ জন্তু ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্য চৰকাৰে ইতিমধ্যে বিভিন্ন প্ৰান্তত 293টা সাহায্য শিবিৰ আৰু 284টা সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে। ইপিনে বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনত অহা 24 ঘণ্টাত ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পানী কিছু হ্ৰাস পাইছে যদিও ভালেমান অঞ্চল এতিয়াও প্লাবিত হৈ আছে। ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ মুঠ 233টা বন শিবিৰ এলেকাৰ 66টা বন শিবিৰ এতিয়াও পানীৰ তলত আছে। উদ্যানখনত আবদ্ধ আৰু আঘাতপ্ৰাপ্ত বন্যপ্ৰাণীসমূহক উদ্ধাৰ আৰু চিকিৎসাৰ বাবে ব্যৱস্থা অব্যাহত ৰখা হৈছে। আনহাতে বন্য জন্তু সুৰক্ষাৰ বাবে উদ্যানখনত অতিৰিক্ত 100গৰাকী বনকৰ্মী নিয়োগ কৰা হৈছে। এই বনকৰ্মীসকলক 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিয়োগ কৰা হৈছে। কাজিৰঙাৰ পৰা কাৰ্বি পাহাৰলৈ যোৱা সময়ছোৱাত যাতে বন্য জীৱ জন্তুৰ ক্ষতি নহয় তাৰ প্ৰতি বনকৰ্মীসকলে তীক্ষ্ণ দৃষ্টি ৰাখিছে। এই পৰ্যন্ত উদ্যানখনত গড়সহ 114টা বন্যপ্ৰাণীয়ে বানৰ ফলত প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মোহনে আজি চৰাইদেউ জিলাত বানত নিহত সঞ্জীৱ ধুবীৰ পৰিয়ালক চেকযোগে 4 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰে। উল্লেখযোগ্য যে খোকামৰা লাওজান গাঁৱৰ নিবাসী সঞ্জীৱ ধুবীয়ে যোৱা 16 জুলাইত বাঢ়নী পানীত পৰি প্ৰাণ হেৰুৱাইছিল। একেদৰে কৃষিমন্ত্ৰী অতুল বৰাই বোকাখাটত বানত প্ৰাণ হেৰুওৱা পাপুল দাস আৰু লাহন মহালীৰ পৰিয়ালক সাক্ষাৎ কৰি চৰকাৰৰ তৰফৰ পৰা এককালীন আৰ্থিক সাহায্য অনুমোদন পত্ৰ প্ৰদান কৰে। ভাৰত আৰু জিম্বাবৱেৰ মাজত চলিত 5খনীয়া T20 শৃংখলাৰ দ্বিতীয়খন খেল আজি জিম্বাবৱেৰ হাৰাৰেত অনুষ্ঠিত হ'ব। ভাৰত আৰু জিম্বাবৱেৰ মাজত চলিত 5খনীয়া T20 শৃংখলাৰ দ্বিতীয়খন খেল আজি জিম্বাবৱেৰ হাৰাৰেত অনুষ্ঠিত হৈছে। ভাৰতে টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। বাতৰি লিখা পৰ্যন্ত ভাৰতে 18 অভাৰত 2টা উইকেট হেৰুৱাই 197 ৰাণ সংগ্ৰহ কৰি খেলি আছে। উল্লেখযোগ্য যে আয়োজক দেশ জিম্বাবৱে প্ৰথমখন খেলত জয়লাভ কৰি শৃংখলাত 1-0 অগ্ৰগতি লাভ কৰি আগবাঢ়ি আছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।